ৰকাহিত বাক্য 22 অধ্যায়। পাছত সেই দুজনে মোক জীৱন জলৰ সেই নদী দেখুৱালে। সেই পানী স্পষ্টিকৰ নিচিনা উজ্জ্বল। ঈশ্বৰ আৰু মেৰ পোৱালীৰ সেই হিংসাৱনৰ পৰা সেই নদী তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে সিপাৰে জীৱন বৃক্ষ আছিল। সেই বৃক্ষই 12 বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে, সেই বৃক্ষৰ পাত জাতিসকলক সুস্থ কৰাৰ কাৰণে। তাতে কোনো হাও নহ'ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ পোৱালীৰ হিংসাখন থাকিব আৰু তেওঁৰ দাসসকলে তেওঁক সেৱা কৰিব। তেওঁলোকে তেওঁৰ মুখ দেখা পাব আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব। তাতে ৰাতিও নহ'ব আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহ'ব, কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব। চেতনা আৰু প্ৰতিজ্ঞাযুক্ত শেষ কথা। পাছত দুজনে মোক ক'লে, এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। ঈশ্বৰ যিজন ভাওবাদীসকলৰ আত্মাৰ প্ৰভু, তেওঁৰ দাসসকলক যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে। আৰু চোৱা, মই বেগাই আহি আছো। যিজনে এই পুস্তকৰ ভাওবাণীৰ কথাবোৰ পালন কৰে তেওঁ ধন্য। মই যোহনে এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ। যেতিয়া মই এনে শুনি দেখি সেই দূতজনক যিজনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলোঁ। তেতিয়া তেওঁ মোক ক'লে, সাৱধান, এনে নকৰিবা। ময়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাওবাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোতাসকলৰো সহদাস। ঈশ্বৰকহে প্ৰণিপাত কৰা। পুনৰাই তেওঁ মোক ক'লে, এই পুস্তকৰ ভাৱবাণী কৰা বাক্যবোৰ চাপ মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে। যিজন অন্যায়কাৰী তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া। যিজন কলংকী তেওঁ পুনৰ কলংক কৰি থাকক। যিজন ধাৰ্মিক তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক। যিজন পবিত্ৰ লোক তেওঁ পবিত্ৰ হৈ থাকক। চোৱা, মই বেগাই আহি আছো। মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিয়া হ'ব। মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। যিসকল জীৱন বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধুৱে সেই লোকসকল ধন্য। কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভিচাৰীবোৰ, নৰবধিবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাত প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে। মই যীশুৱে মণ্ডলীসমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ মোৰ দূতক পঠালোঁ। মই দাউদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা। আত্মা আৰু কন্যাই কয়, আহা, আৰু যিজনে শুনে তেওঁ কয়, আহা। যিজনৰ প্ৰিয়া লাগে তেওঁ আহক, আৰু যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্যে জীৱন জলৰ গ্ৰহণ কৰক। এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা। প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে তেনেহ'লে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনৰ ওপৰত যোগ কৰিব। আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায় তেনেহ'লে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁক ভাগ গুচাব। যিজনে এই কথাৰ সাক্ষ্য দিছে তেওঁৱেই কৈছে, হয়, মই বেগাই আহি আছো। আমেন। হে প্ৰভু যীশু, আহক। প্ৰভু যীশুৰ অনুগ্ৰহ সকলোৰে লগত থাকক। আমেন।